ما أصابك من حسنة فمن الله وما أصابك من سيئة فمن نفسك وأرسلناك للناس رسولا وكفى بالله شهيدا.
তোমার ওচৰত যি কল্যাণ আহে সে আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সে তোমাৰ নিজৰ কাৰণে হয়। আৰু আমি তোমাক মানুহৰ বাবে ৰাসূল হিচাপে প্ৰেৰণ কৰিছোঁ, সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।